এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে, বড়োলেণ্ডৰ উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ বিশেষ বৈঠকত ফৌজদাৰী আইনসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা, বৈঠকত গৃহমন্ত্ৰীৰ অধ্যক্ষতা, অসম আৰক্ষীৰ কনিষ্টবল আৰু সমপৰ্যায়ৰ অন্যান্য পদসমূহৰ লিখিত পৰীক্ষাৰ তাৰিখৰ সালসলনি, ডিমাছা কছাৰীৰ বীৰ শম্ভুধন ফাংলোৰ 175 সংখ্যক জয়ন্তীত অসম বিশ্ববিদ্যালয়ৰ চৌহদত বীৰগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন, আৰু বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱৰ আজি সন্ধিয়া সামৰণি। গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত আজি পৰম্পৰাগতভাৱে সুৱেৰী উৎসৱ পালন। নমস্কাৰ, বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। বড়োলেণ্ডৰ উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কোকৰাঝাৰত প্ৰকাশ কৰিছে। কোকৰাঝাৰৰ দুটামাত নিখিল বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্ৰীশ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰ বড়ো চুক্তিৰ সকলো দফা ৰূপায়ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই চুক্তিৰ 82% দফা ইতিমধ্যে ৰূপায়ণ কৰা হৈছে বুলি তেওঁ সদৰি কৰে। চুক্তিৰ বাকী থকা দফাসমূহ অহা দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। পূৰ্বে বড়োলেণ্ড হিংসাৰ বাবে জনাজাত আছিল বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে সম্প্ৰতি এই অঞ্চলৰ যুৱচামে উন্নয়নক অগ্ৰাধিকাৰ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিগদৰ্শনত এই অঞ্চলৰ যুৱচাম মূলসুঁতিলৈ ঘূৰি অহা বুলি উল্লেখ কৰি তেওঁ বিটিআৰত সম্প্ৰতি শান্তি বিৰাজ কৰা বুলিও মন্তব্য কৰে। নতুন দিল্লীত শীঘ্ৰেই উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে এটা পথৰ নামাকৰণ কৰা হ'ব বুলিও শ্ৰীশ্বাহে সদৰি কৰে।
আজ মই ঘোষণা কৰনে আয়া হু বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মা জী কে নাম সে দিল্লী মে এক বহুত বড়ে ৰোড কা নাম হমনে বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মা কৰনে কা নিৰ্ণয় কিয়া হে আৰু এপ্ৰিল কে প্ৰথম সপ্তাহ মে আপকে সভি নেতা আৰু CM আসাম কি উপস্থিতি মে ওয়াহাঁ পর উনকা বস্ট ভি লাগেগা আর ওয়াহাঁ পর উনকে নাম কা ভব্য তক্তি লাগানে কা কাম ভি হো জায়েগা। ভাইও বহনো, অল বড়ো স্টুডেন্ট ইউনিয়ন শিক্ষা সশক্তিকরণ আর বিকাশ কো আগে লে যা আর মুঝে কহনে মে বড়া আনন্দ হতা হে কি আপসু সে প্রয়াস সে হি আজ বড়ো ভাষা কে মাধ্যম মে 12ভি তক পরীক্ষা চল রহী হে আর ইসকে কারণ হমারি বড়ো ভাষা শেডিউল মে তো আ গই পর কই সালো তক জীবিত রহেগি।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মূল্যবোধৰ দৰ্শন সকলোৰে বাবে পথ প্ৰদৰ্শক স্বৰূপ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিটিআৰ অঞ্চলৰ শৈক্ষিক আন্তঃগাঁথনি ত্বৰান্বিত কৰাৰ বাবে কেইবাটাও প্ৰকল্পৰ বিষয়ে ঘোষণা কৰে। ডক্টৰ শৰ্মাই কোকৰাঝাৰ, গেলেপু, গুৱাহাটী ৰেলপথ, বডফাৰ সমাধি ক্ষেত্ৰৰ সংবৰ্ধন তথা 1 মে'ত ৰাজ্যজুৰি বডফাৰ স্মৃতি তৰ্পণ, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উন্নীতকৰণ, কোকৰাঝাৰ বিশ্ববিদ্যালয়ক পূৰ্ণাংগ বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণ, ওদালগুৰিত এখন নতুন মহাবিদ্যালয় স্থাপন, বড়োলেণ্ডত স্নাতক পৰ্যায়লৈ বড়ো ভাষা শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ, 35খন উচ্চ মাধ্যমিক বিদ্যালয়ক আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ, অঞ্চলটোত 1200 মেগাৱাট বিদ্যুৎ উৎপাদন কেন্দ্ৰ স্থাপনকে ধৰি কেইবাটাও পৰিকল্পনাৰ বিষয়ে সদৰি কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিয়লি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আয়োজিত এখন বিশেষ বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত উত্তৰ পূৰ্বাঞ্চলত নতুন ফৌজদাৰী আইনসমূহৰ ৰূপায়ণৰ বিষয়ে পৰ্যালোচনা কৰা হয়। গৃহ মন্ত্ৰালয়ে আয়োজন কৰা এই বৈঠকত ৰাজ্য প্ৰশাসনসমূহৰ শীৰ্ষ বিষয়াসকলেও অংশগ্ৰহণ কৰে। অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ 107গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন দাখিল কৰে। পৰিষদৰ অন্তৰ্গত মুঠ 37টা সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাৰ 20টা সমষ্টিৰ বাবে মুঠ 55গৰাকী আৰু কামৰূপ জিলাৰ 16টা সমষ্টিৰ বাবে 52গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। কামৰূপ জিলাৰ ষোল্লটা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীসকলে সংশ্লিষ্ট সহকাৰী ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰসমূহ দাখিল কৰে। বামুনিগাঁও পৰিষদৰ বাবে মনোনয়ন দাখিলৰ সময়ত বিজেপি প্ৰাৰ্থীগৰাকীৰ লগত মন্ত্ৰী জয়ন্ত মল্লা বৰুৱা উপস্থিত থাকে। এইবেলি ৰাভা হাছং পৰিষদীয় নিৰ্বাচনত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিৰ দলে পূৰ্বৰ মিত্ৰতা অক্ষুণ্ণ ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হৈছে। সেয়েহে 36টা পৰিষদীয় সমষ্টিৰ ভিতৰত 30টাত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু 6টা বিজেপি দলে প্ৰাৰ্থী দিয়ে। উল্লেখযোগ্য যে কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰি বৈধ মনোনয়ন পত্ৰৰ তালিকা প্ৰকাশ কৰা হ'ব। প্ৰাৰ্থীসকলে 19 মাৰ্চৰ বিয়লি 3 বজালৈকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব আৰু একেদিনাই বিয়লি নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। অহা 2 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ ভোটগ্ৰহণ হ'ব। অহা 4 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব। গণশিল্পী মঘায়ুজা কলাক্ষেত্ৰই প্ৰতিবছৰে প্ৰদান কৰি অহা গণশিল্পী মঘায়ুজা বঁটা এই বছৰ বিশিষ্ট শিল্পী তথা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত শিল্পী ছৈয়দ ছাদুল্লালৈ আগবঢ়োৱা হৈছে। কালি যোৰহাটৰ হাতীগড় নাওহলীয়াত থকা মঘায়ুজা কলাক্ষেত্ৰত সমাজে আয়োজন কৰা গণশিল্পীগৰাকীৰ 45 সংখ্যক মৃত্যু দিৱসত এই ঘোষণা কৰা হয়। উল্লেখযোগ্য যে ছৈয়দ ছাদুল্লাই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ দ্বাৰা 1977 চনতে গণশিল্পীগৰাকীৰ ঢোলবাদন বাণীবদ্ধ কৰি তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিছিল। পৰৱৰ্তী সময়ত তেওঁ মঘায়ুজাক লৈ গীত ৰচনা কৰি আকাশবাণীত বাণীবদ্ধ কৰাৰ লগতে গণশিল্পীগৰাকীৰ জীৱন সম্পৰ্কীয় আলেখ্যও ৰচনা কৰিছিল। অহা 19 এপ্ৰিলত মঘায়ুজা কলাক্ষেত্ৰত হ'বলগীয়া বিহু সন্মিলনত এই বঁটা প্ৰদান কৰা হ'ব বুলি কলাক্ষেত্ৰ সমাজে প্ৰকাশ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এয়াৰ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনি আছে। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ পৰৱৰ্তী অংশ শুনক গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
অসম আৰক্ষীৰ কনিষ্টবলৰ সমপৰ্যায়ৰ অন্যান্য পদসমূহৰ বাবে লিখিত পৰীক্ষা 23 মাৰ্চৰ পৰিৱৰ্তে 6 এপ্ৰিলত অনুষ্ঠিত হ'ব। অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদে আজি এখন জাননীযোগে এই কথা ঘোষণা কৰিছে। প্ৰশাসনিক কাৰণত পৰীক্ষাৰ দিন সলনি কৰা হৈছে বুলি পৰিষদে জানিবলৈ দিছে। লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে যোগ্য প্ৰাৰ্থীসকলে 1 এপ্ৰিলৰ পুৱা 11 বজাৰ পৰা প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। ডিমাচা কছাৰীবীৰ সম্বোধন ফংলোৰ 175 সংখ্যক জয়ন্তী উপলক্ষে শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ চৌহদত বীৰগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় সম্প্ৰদায়ৰ লোকসকলে স্বাধীনতা সংগ্ৰামত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত ডিমাচা কছাৰীবীৰ সম্বোধন ফংলোৰ অন্যতম আছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে 1854 চনত ব্ৰিটিছ চৰকাৰে ডিমাচা কছাৰী ৰাজ্য দখল কৰাৰ পাছত বীৰগৰাকীয়ে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ আহুতি দিয়ে। এনে সংগ্ৰামীসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো সকলোৰে কৰ্তব্য বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীপেগুৱে অসম বিশ্ববিদ্যালয়ৰ বৃহৎ পৰিসৰৰ জনজাতীয় ঐতিহ্য সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে। এই সংগ্ৰহালয়ত বিৰচা মুণ্ডাকে ধৰি প্ৰতিটো জাতিৰ স্বাধীনতা সংগ্ৰামীৰ ইতিহাস উপস্থাপন হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীপেগুৱে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো জনজাতীয় লোকসকলৰ বৰঙণিৰ প্ৰশংসা কৰে। অনুষ্ঠানত অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মন্ত্ৰী নন্দিতা গাৰলোচা, কৌশিক ৰায় তথা ধলাৰ বিধায়ক নিহাৰঞ্জন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই টিংখং সমষ্টিৰ তিনঠেঙীয়া গাঁও পঞ্চায়তৰ অধীনৰ বৰহোলাৰ পৰা পন্ধুৱালৈ পথৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনৰ এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিকাশ যাত্ৰা পদক্ষেপৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰ সৰ্বাম্মক প্ৰগতি ত্বৰান্বিত কৰাৰ বাবে সাজু হৈ উঠিছে। ৰাজ্য চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা আজি দিহিংচাং সমবায় লিমিটেডৰ উদ্যোগত জৈৱিক পদ্ধতিৰে কৰা কৃষিৰ উৎপাদনক উৎসাহিত কৰাৰ উদ্দেশ্যে বজাৰত বিক্ৰেতা হিচাপে উপস্থিত হয়। জিলাখনৰ মৰাণৰ দৈনিক বজাৰত ডিজিটেল টোলাচনীৰ সহায়ত আলু বিক্ৰীৰ নিদৰ্শনেৰে মন্ত্ৰীগৰাকীয়ে স্থানীয় লোকসকলক উৎসাহিত কৰাৰ প্ৰয়াস চলায়। উল্লেখযোগ্য যে সমবায় সমিতিখনৰ উদ্যোগত জিৰ' টিলেজ আৰু জৈৱিক পদ্ধতিৰে মৰাণৰ কৃষি বীজ পামন পৰীক্ষামূলকভাৱে কৰা খেতিত উৎপাদিত আলু আজি প্ৰতি কিলোগ্ৰামত 20 টকাৰ দৰত বিক্ৰী কৰা হয়। মন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি উদ্যমী কৃষক, আত্মসহায়ক গোট তথা যুৱ প্ৰজন্মক আৰ্থিকভাৱে স্বাৱলম্বী কৰা আৰু নতুনকৈ ব্যৱসায় কৰা লোকসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে টিংখাং সমষ্টিৰ বিভিন্ন ঠাইত আলু খেতি কৰা হৈছে। ধেমাজি জিলাৰ চিলাপথাৰৰ দঁইপল সাংস্কৃতিক ক্ষেত্ৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মিচিং জনগোষ্ঠীৰ উৎসৱ গিনমোৰ পল দৃঢ়ব্রি য়ুমডেং আৰু কেন্দ্ৰীয় আলি আই লিগাঙৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। আজিৰ অনুষ্ঠানত লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগু, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙীয়া আৰু পৰিষদৰ অধ্যক্ষ সুনীল পেগু উপস্থিত থাকে। এই অনুষ্ঠানতে সাংসদ প্ৰদান বৰুৱাই চিলাপথাৰৰ ডয়িং পল সাংস্কৃতিক ক্ষেত্ৰত প্ৰায় 6 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 1200 আসন থকা অত্যাধুনিক প্ৰেক্ষাগৃহটো উদ্বোধন কৰে। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ আৰু অধিবক্তা পৰিষদৰ যুটীয়া উদ্যোগত আজি গুৱাহাটীৰ আছাম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি প্ৰাংগণত সীমান্ত আইন সংহিতাকৰণ আৰু সীমা ব্যৱস্থাপনাৰ বাবে আইন কাঠামো সন্দৰ্ভত নিৰ্জোৰা কাৰ্যসূচীৰে এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয়। এই আলোচনাত দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা তথা সীমা ব্যৱস্থাপনা সম্পূৰ্ণ কটকটীয়া আৰু সুৰক্ষিত কৰাৰ উদ্দেশ্যে সীমান্ত আইন সংহিতাকৰণৰ বিষয়ে আলোচনা কৰা হয়। অনুষ্ঠানত তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি, আইন আৰু ন্যায়মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱৰ আজি সন্ধিয়া সামৰণি পৰে। এই মহোৎসৱৰ সামৰণিৰ দিনা আজি সমগ্ৰ বৰপেটা ফাকুৱাৰ ৰঙেৰে ৰঙীন হৈ পৰে। বিয়লি কলীয়া গোসাঁই তথা দৌলগোবিন্দ মহাপ্ৰভুক ভকতসকলে শোভাযাত্ৰা কৰি কলবাৰী সত্ৰলৈ লৈ যায়। সত্ৰত প্ৰতীকী ৰূপত হেকেটা মাহ খুওৱা পৰ্ব সম্পন্ন কৰাৰ পাছত গোসাঁইক পুনৰ বৰপেটা সত্ৰলৈ উভতাই অনা হয়। সত্ৰ চৌহদত গোসাঁইক প্ৰৱেশ কৰাৰ সময়তে পৰম্পৰাগত বাহ ভঙা পৰ্ব অনুষ্ঠিত হয়। এই পৰ্বত লক্ষ্মীদেৱীৰ ভক্তসকলে গোসাঁইক সত্ৰত প্ৰৱেশ কৰাত বাধা দিবলৈ প্ৰৱেশ পথত বাহ বান্ধি থোৱাৰ ৰীতি পালন কৰা হয়। গোসাঁইৰ ভক্তসকলে বাহ ভাঙি সত্ৰত প্ৰৱেশ কৰাৰ পাছতেই গোসাঁইক সত্ৰৰ মূল গৃহৰ চাৰিওদিশে 7 বাক প্ৰদক্ষিণ কৰোৱা হয়। ইয়াৰ পাছতে পৰম্পৰাগতভাৱে বুলবুলনি নামৰ আন এক পৰ্ব অনুষ্ঠিত হয়। এই পৰ্বৰ অন্তত গোসাঁইক পুনৰ মণিকূট গৃহৰ আসনত অধিষ্ঠিত কৰোৱা হয়। দৌল মহোৎসৱৰ সামৰণিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বৰপেটা সত্ৰত আজি লক্ষাধিক লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত আজি পৰম্পৰাগতভাৱে হুইৰী উৎসৱ পালন কৰা হয়। দৌল উৎসৱৰ অংশ হিচাপে আয়োজিত এই উৎসৱত পৰম্পৰা অনুসৰি বিভিন্ন স্থানৰ পৰা কলীয়া গোসাঁইসকলক একেটা স্থানত একত্ৰিত কৰি আশীষ লোৱা হয়। তদুপৰি সমবেত লোকসকলে পৰস্পৰৰ দেহত ফাকু সানি ৰঙৰ উৎসৱ পালন কৰে। জিলাখনৰ বগুৱান, তিলাপাৰা, বাপুজীনগৰ আদি অঞ্চলত কেইবাহাজাৰ ভক্তৰ সমাৱেশ ঘটে। উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱত আজি চতুৰ্থ দিনাও অগণন ভক্তৰ সমাগম হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ হোলী গীত, নাগাৰানাম আদিৰে মন্দিৰ প্ৰাংগণ মুখৰ হৈ উঠে। আজি নিশাৰ ভাগত দৌলগোবিন্দ মন্দিৰত ভাওনা প্ৰদৰ্শন কৰা হ'ব। কাইলৈ পুৱা প্ৰভুৰ পূজা অৰ্চনা কৰি দিহিং সত্ৰলৈ শোভাযাত্ৰা উলিওৱা হ'ব। তাত ৰীতি নীতিৰে প্ৰভুৰ পূজা কৰাৰ পাছত ব্ৰহ্মপুত্ৰত স্নান কৰাই পুনৰ মণিকূট স্থাপন কৰাৰ পাছতে দৌল উৎসৱৰ সামৰণি পৰিব। লক্ষীমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত CIDF আঁচনিৰ অধীনত আজি অলপতে আধুনিকীকৰণ কৰা লক্ষীমপুৰ জিলা গ্ৰন্থাগাৰ মুকলি কৰা হয়। গৃহ আৰু নগৰ পৰিক্ৰমা তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গ্ৰন্থাগাৰটো মুকলি কৰি কয় যে এই পদক্ষেপৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণ উপকৃত হ'ব। এই পুথিভঁৰালটোত বিজ্ঞান, ইতিহাস, সাহিত্য আৰু কলাকে ধৰি বিভিন্ন বিষয়ৰ আলোচনী, গ্ৰন্থ, পত্ৰিকা তথা বাতৰি কাকতৰ মেটমৰা সম্ভাৰৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি পুথিভঁৰালটোৰ সৈতে অত্যাধুনিক সা সুবিধাৰে সজ্জিত এটা প্ৰেক্ষাগৃহও মুকলি কৰা হয়। আজিৰ অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, লক্ষীমপুৰ জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি সন্ধিয়া 7:45 সংবাদ চলন্তিকাত গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে পৰিৱেশন কৰা গান্ধাৰীৰ অভিশাপ নামৰ ভাওনাৰ বিষয়ে বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। কাজিৰঙাত অহা 22 মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা দবা মহোৎসৱৰ আয়োজন কৰা হৈছে। দবা প্ৰতিযোগিতাৰ লগতে মহোৎসৱত শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া দবা কৰ্মশালা, দবা আৰু পৰ্যটন সম্পৰ্কীয় কুইজ, দবা খেলৰ বোলছবি প্ৰদৰ্শনীৰ আয়োজন কৰা হ'ব। কহৰাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উচ্চ মাধ্যমিক বিদ্যালয়ত 10 বছৰ অনুৰ্ধ, 15 বছৰ অনুৰ্ধ আৰু মুকলি শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বড়োলেণ্ডৰ উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ বিশেষ বৈঠকত ফৌজদাৰী আইনসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা, বৈঠকত গৃহমন্ত্ৰীৰ অধ্যক্ষতা। অসম আৰক্ষীৰ কনিষ্টবল আৰু সমপৰ্যায়ৰ অন্যান্য পদসমূহৰ লিখিত পৰীক্ষাৰ তাৰিখৰ সালসলনি। আৰু বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱৰ আজি সন্ধিয়া সামৰণি। গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত আজি পৰম্পৰাগতভাৱে হুইৰী উৎসৱ পালন। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:10 বজাত।